মৰ্নিং এইটো আকাশবাণী কহিমা আজি পূজাৰ লগত নাগামিজ খবৰ পঢ়ি আছে মিৰিয়াম। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কৈছে কি চেণ্ট্ৰেল এজেঞ্চিজ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু চি বি আই নিচিনা খানকে আৰাম পৰা কাম নিজে কৰিব দিবলৈ লাগে আৰু গভৰ্ণমেণ্ট আৰু পলিটিকেল হলে তাই খান লগা কামতে দখল আন্তাজিনা দিব লাগে কৈছে। এটা প্ৰাইভেট নিউজ চেনেলৰ লগত ইণ্টাৰভিউতে মোদী পৰা চেণ্ট্ৰেল এজেঞ্চিজ আৰু অপৰ মিছ ইউজ কৰা এলিগেশ্যনছে মোদী কৈছে তাইখান হলে তাইখান নিজৰ কাম কৰি আছে আৰু তাই বি প্ৰাইম মিনিষ্টাৰ হলে বি ই ডি লগা কামতে দখল দিবলৈ একো হাক নাই কৈছে। তাই কৈছে 2014 আগতে ই ডি পৰা খালি 84 চাৰ্চেছ ৰাখিছে আৰু 2014 পাছতে 7,000 চাৰ্চেছ লৈছে, যোনটো হলে এজেঞ্চি লগা উচাই উঠা কামটো দেখি আছে কৈছে। আৰু একটা জবাবতে প্ৰাইম মিনিষ্টাৰ কৈছে তাই লগা চৰকাৰ লগা মডেলতে হলে সব দেশ মানুহকে উচাইতে উঠাবলৈ আছে, খাস পাৰ বিকাৰী খান ওপৰত তাই কৈছে দেশ মানুহ লগা দিগদাৰী হাতাবলৈ হলে চৰকাৰ লগা ৰেছপনচিবিলিটি আছে। ছিনিয়ৰ এন ডি পি পি লিডাৰ্ছ নাগালেণ্ড চিফ মিনিষ্টাৰ নিপিৰিঅ আৰু ডেপুটি চিফ মিনিষ্টাৰ টি আৰ জেলেং যোৱাকালি আলাগ পাৰ্টি লিডাৰ্ছ খান লগত জুৰি কিনা আউটাৰ মণিপুৰ কনষ্টিটুৱেঞ্চিৰ কাৰণে এন পি এফ কেণ্ডিডেট কাচুইটি মথিজিমিক নিমিত্তে কেম্পেইন কৰিছে মৰাম সেনাপতি ডিষ্ট্ৰিক্টে। ইলেকশ্যন ৰেলী এড্ৰেছ কৰাৰ সময় চিফ মিনিষ্টাৰ নিপিৰিঅ কৈছে কি এন পি এফ পাৰ্টি মণিপুৰতে থাকিয়াত হলে নাগাবিতৰ ব্ৰাদাৰহুড ৰিষ্টাটো তাগৰা বনাবলৈ থাকি আছে। নাগা খান লগত জুৰি কিনা থাকিবলৈ কোৱা সময় ৰিঅ কৈছে কি মানুহখন মিল মিলাপ নাথাকা তক চলিউচন নাথাকিবকৈ দিছে। নাগালেণ্ড ডেপুটি চিফ মিনিষ্টাৰ টি আৰ জেলেংহি সব লগত পিচফুল চলিউচন আৰু উন্নতিৰ কাৰণে এন পি এফ কেণ্ডিডেট চুনিবলৈ কৈছে। এন পি এফ কেণ্ডিডেট কাচুই টিমতি জিমিক কৈছে কি যদি তাইকে চুনিলে মানে তাইৰ পৰা ষ্টেট লগত ইছ্যুজ চলি থাকিলৈ কিনে আগে আহিব কৈছে। এন পি এফ লেজিছলেটিভ পাৰ্টি লিডাৰ কুজলুজন নিনু পৰা বি ৰেলীতে এড্ৰেছ কৰিছে। চাৰিজন কেণ্ডিডেটছ কাচুই টিমতি জিমিক এন পি এফ আলফ্ৰেড কাংনাম এছ আৰ্থাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ লগা আৰু দুটা ইণ্ডিপেণ্ডেন্সি আউটাৰ মণিপুৰ ছিট কাৰণে কণ্টেষ্ট কৰি আছে। 89 কনষ্টিটুৱেঞ্চিজ আউটাৰ মণিপুৰ বি মিলাই কিনে 13 ষ্টেটছ ভিতৰত ফেলাই কিনে থাকিয়াতো এপ্ৰিল 26 ছেকেণ্ড ফেজতে পলতে যাবলৈ থাকি আছে। পাৱাৰ ডিপাৰ্টমেণ্ট পৰা কহিমা ট্ৰান্সমিশ্যন ডিভিজন ভিতৰতে ভেজিটেশ্যন ক্লিয়াৰেন্স আৰু মেইণ্টেনেঞ্চ প্ৰগ্ৰাম অফ 33 কিলোভল্ট 63 কিলোভল্ট আৰু 132 কিলোভল্ট ট্ৰান্সমিশ্যন লাইনছটো অহাকালিৰ পৰা চুৰু কৰি কিনে মে 20 তাৰিখ 2024 তক চলিবলৈ কাৰণে সময় বনাই কিনে আছে। ইটো ওপৰত ট্ৰান্সমিশ্যন ডিভিজন কহিমা লগা এক্সিকিউটিভ ইঞ্জিনিয়াৰ অফিচ কৈছে কি ইটো সময় পূজৰ 8 বজাৰ পৰা চাম 3 বজাৰ তক সদায় লাইটটো কাটিবলৈ জনাইছে আৰাম পৰা কাম কৰি যাবলৈ কাৰণে। ইটো চাফা আৰু মেইণ্টেনেঞ্চ কৰা সময় জেগা এফেক্ট হবলৈ থাকিয়াতো হলে কহিমা ডিষ্ট্ৰিক্ট ভিতৰ চাউথাৰ্ণ আংগামী নৰ্থাৰ্ণ আংগামী জুবজা আৰু লালমাটি ফেক আৰু কিফিৰি ডিষ্ট্ৰিক্ট খন থাকি আছে। ইটো জেগা খানতে থাকি চব লগত দিগদাৰীৰ সময়তে চাথ দিবলৈ আশা ৰাখি দিছে। এইটো সময় এক্সিকিউটিভ ইঞ্জিনিয়াৰ ট্ৰান্সমিশ্যন ডিভিজন মুখকচুং হেকাইটো আছুমি খবৰ জনাইছে কি 132 কিলোভল্ট আৰু 66 কিলোভল্ট ট্ৰান্সমিশ্যন লাইনছ ভেজিটেশ্যন ক্লিয়াৰেন্স ট্ৰান্সমিশ্যন ডিভিজন মুখকচুং ভিতৰতে হলে চুৰু কৰি যাব আছে। খবৰ দিছে কি ফুজৰ 8 বজাৰ পৰা শাম 4 বজাৰ তক পাৱাৰ শ্বাটডাউন থাকিব কৈছে। এপ্ৰিল 25 পৰা মে 31 তক লংলেং মুখকচুং মন আৰু জুনেবত ডিষ্ট্ৰিক্টছ লগা জেগাতে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ই চি আই পৰা ইনাৰ মণিপুৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি লগা 11 পলিং ষ্টেচনছ লগত ৰিপল কণ্ডাক্ট কৰিবলৈ ডাইৰেক্ট কৰিছে অহাকালি ফুজৰ 7 বজাৰ পৰা শাম 5 বজাৰ ভিতৰতে। ইটো পলিং ষ্টেচনছ খন হলে 7 টু ইম্ফল ইষ্ট ডিষ্ট্ৰিক্ট আৰু 4টা টু ইম্ফল ৱেষ্ট ডিষ্ট্ৰিক্ট আছে। খবৰ হিচাপে ইটো 11 পলিং ষ্টেচনছতে হলে জাগ্ৰা প্ৰক্সি ভোটিং পৰা দিগদাৰী দিয়াৰ কাৰণে ৰিপল থাকিবলৈ আছে। মহাবীৰ জয়ন্তী হলে আজি ট্ৰেডিশনেল ৰিলিজিয়াছ বিশ্বাসটো লৈ কিনে মানি আছে। এইটো খাস অকেশ্যনতে জৈনিজম লগা ফলোৱাৰ্ছ হলে জৈন টেম্পলছ ভিজিট কৰি কিনে ৱৰশ্বিপ কৰি থাকে আৰু লৰ্ড মহাবীৰ লগা আইডল বি লৈ কিনে ৰিলিজিয়াছ প্ৰচেচনটো ৰাখে। প্ৰাইম মিনিষ্টাৰ মোদী হলে 2558 ভগৱান মহাবীৰ নিৰ্বাণ মহোৎসৱ ভাৰত মণ্ডপা নিউ দিল্লীতে আজি ইনগ্ৰেট কৰিবলৈ আছে। প্ৰাইম মিনিষ্টাৰ মোদীৰ পৰা কমেমৰেটিভ ষ্টেম্প আৰু কইন ৰিলিজ কৰিবলৈ আছে আৰু অকেশ্যন লগা গেডৰিং বি এড্ৰেছ কৰিবলৈ আছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা চিটিজেনছ লগত খাস কৰি কিনে জৈন কমিউনিটিৰ লগত মহাবীৰ জয়ন্তী লগা বাধাই দিছে। মেছেজ একটাতে প্ৰেচিডেণ্ট কৈছে ইটো ত্যোহাৰ হলে মৰম আৰু শান্তি লগা মেছেজ দি আছে। তাই কৈছে ইটো দিনতে আমি খান চব মৰম আৰু শান্তিটো নিজৰ ছচাইটিতে ৰাখি কিনে নেশ্যন লগা উন্নতিৰ কাৰণে পূৰা মন পৰা কাম কৰি যাবলৈ মন উঠাই দিছে। আজি ফুজৰ লগা নাগামিজ খবৰ ইমানতে শেষ কৰি আছে। আপুনি খান চব নিমিত্তে ভাল দিন হ'ব।